এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে। চলিত বৰ্ষৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ আজি ৰাজ্যত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। ৰাজ্যৰ 1044টা পৰীক্ষা কেন্দ্ৰত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজি 24 সংখ্যক বড়োলেণ্ড দিৱস পালন। কোকৰাঝাৰত অনুষ্ঠিত মূল কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজি নলবাৰী, বজালী আৰু বৰপেটা জিলাৰ সম্ভাৱ্য উদ্যোগীক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। এই বছৰৰ 1 জানুৱাৰীৰ ভিত্তি তাৰিখ হিচাপে লৈ আজি অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। বিশেষ সংশোধিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 2,49,98,139। এই অনুসৰি ৰাজ্যত ভোটদাতাৰ সংখ্যা খচৰা ভোটাৰ তালিকাতকৈ 2,43,485 হ্ৰাস পাইছে। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ 1,24,82,213 পুৰুষ ভোটদাতা আছে। ৰাজ্যখনৰ মহিলা ভোটদাতাৰ সংখ্যা হৈছে 1,24,75,583। ইয়াৰ উপৰি ৰাজ্যখনত 343 তৃতীয় লিংগৰ ভোটদাতা আছে। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী যোৱা 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ সমগ্ৰ ৰাজ্যতে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পন্ন হয় আৰু 22 ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত ভোটাৰ তালিকা সম্পৰ্কীয় দাবী আৰু আপত্তিসমূহ গ্ৰহণ কৰা হয়। ৰাজ্যিক নিৰ্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুযায়ী আজি প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা সম্পৰ্কীয় যিকোনো দাবী আৰু আপত্তি অহা 15 দিনৰ ভিতৰত সংশ্লিষ্ট জিলা দণ্ডাধীশৰ ওচৰত দাখিল কৰিব পৰা যাব। এই প্ৰক্ৰিয়াত সন্তুষ্ট নহলে যিকোনো আবেদন ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পৰা যাব। আজি ৰাজ্যখনৰ সকলো জিলা আয়ুক্তই সংশ্লিষ্ট জিলাসমূহৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে বৰাক উপত্যকাৰ জিলাকেইখনত ভোটদাতাৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে। গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দিছপুৰ সমষ্টিত ভোটদাতাৰ সংখ্যা 2.7%, ডিমৰীয়া সমষ্টিত 1.9%, নিউ গুৱাহাটী সমষ্টিত 2.39%, মধ্য গুৱাহাটী সমষ্টিত 3.3% আৰু জালুকবাৰী সমষ্টিত ভোটদাতাৰ সংখ্যা 2.09% হ্ৰাস পাইছে। চূড়ান্ত ভোটাৰ তালিকা সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি চূড়ান্ত ভোটাৰ তালিকাত ৰাজ্যৰ মুঠ 2,49,58,139 জন ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে। ইয়াৰ ভিতৰত 1,24,82,213 পুৰুষ, 1,24,75,583 মহিলা আৰু 343 তৃতীয় লিংগৰ ভোটাৰ। লক্ষণীয়ভাৱে খচৰা ভোটাৰ তালিকাৰ তুলনাত চূড়ান্ত ভোটাৰ তালিকাত 2,43,485 ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। নিৰ্বাচনী বিষয়াৰ এক সূত্ৰই জনোৱা মতে মৃত্যু হোৱা, স্থানান্তৰিত হোৱা আদিকে ধৰি ভিন্ন কাৰণত খচৰা তালিকাতকৈ চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা হ্ৰাস পাইছে।
ডিমাহাচাও জিলাত চূড়ান্ত ভোটাৰ তালিকাত মুঠ 1,58,204 ভোটদাতাৰ নাম প্ৰকাশ কৰা হৈছে। ইয়াৰ ভিতৰত 78,279 পুৰুষ আৰু 79,925 মহিলা ভোটদাতা। ডিব্ৰুগড় জিলাৰ চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দুলিয়াজান, টিংখাং আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকাত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 10,41,935। ইয়াৰে 5,39,543 মহিলা ভোটদাতাৰ বিপৰীতে পুৰুষ ভোটদাতা হৈছে 5,02,381। জিলাখনত 11 তৃতীয় লিংগৰ ভোটদাতাৰ নাম সন্নিৱিষ্ট হৈছে। মৰিগাঁও জিলাৰ বাবে আজি প্ৰকাশিত তালিকা অনুসৰি মুঠ 7,66,915 ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰে 3,87,087 পুৰুষ আৰু 3,79,854 মহিলা বুলি জানিব পৰা গৈছে। জিলাখনত 14 তৃতীয় লিংগৰ ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছে। গোৱালপাৰা জিলাত মুঠ 8,06,815 ভোটদাতাৰ ভিতৰত 4,03,323 পুৰুষ আৰু 4,03,475 মহিলা ভোটদাতা। জিলাখনত 17 তৃতীয় লিংগৰ ভোটদাতা আছে। শোণিতপুৰ জিলাত 9,59,637 ভোটদাতাৰ ভিতৰত 4,75,309 পুৰুষ আৰু 4,84,308 মহিলা। জিলাখনত 20 তৃতীয় লিংগৰ ভোটদাতা আছে। বৰপেটা নিৰ্বাচনী জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ পাছত জিলাখনৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰসমূহ নিকটৱৰ্তী থানাত জমা দিবলৈ আহ্বান জনাইছে।
ইলেক্ট'ৰেল পাব্লিছ হ'ল, আপুনি ফাইনেল ইলেক্ট'ৰেল আমাৰ চিফ ইলেক্ট'ৰেল অফিচাৰ আসামৰ ৱেবছাইটত চাব পাৰে, আমাৰ ডিষ্ট্ৰিক্ট ৱেবছাইটত চাব পাৰে, ECI ৱেবছাইটত চাব পাৰে। যদি আপোনাৰ কিবা ভুল আছে আপুনি এতিয়াও ফৰ্ম 6, ফৰ্ম 7, ফৰ্ম 8 যোগেদি আপুনি এপ্লাই কৰিব পাৰে। এতিয়া আমি এটা অৰ্ডাৰ ওলাইছোঁ, এজ পাৰ ৰুল আমি সদায় ইলেকশ্যনৰ আগত আৰ্মছ ৰেজিষ্টাৰ্ড যে আমাৰ NDAL এপ্ৰুভড আৰ্মছ আছে, এমিনিশ্যন আছে, তাক ৰিকুৱেষ্ট কৰিবলৈ, তাক ডিপজিট কৰিবলৈ আপোনাৰ যে চবৰ ওচৰত যে থানা আছে নিয়েৰেষ্ট PS টু ইয়াৰ হোম আপনি কাইন্ডলি এটা ডিপোজিট করে দিও খুনকালে বিফোর অ্যানাউন্সমেন্ট অফ ইলেকশন। আমার একটা কমপ্লায়েন্স দিব লাগে কি আমি অল দ্য আর্মস এন্ড অ্যামুনিশনস আমার জমা হইছে।
বজালী আৰু শিৱসাগৰ জিলাতো জিলা আয়ুক্ত অনুজ্ঞাপত্ৰ আগ্নেয়াস্ত্ৰধাৰীক তিনিদিনৰ ভিতৰত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আগ্নেয়াস্ত্ৰসমূহ জমা দিবলৈ নিৰ্দেশ দিছে। দৰং, কাছাৰ, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, কামৰূপ মহানগৰ, কামৰূপ, ডিব্ৰুগড় আৰু অন্যান্য জিলাসমূহতো আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰ পৰা ৰাজ্যৰ 1,044 পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত 1,90,243 ছাত্ৰ আৰু 2,48,322 ছাত্ৰীক সামৰি মুঠ 4,38,565 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। পুৱা 9 বজাৰ পৰা প্ৰথম দিনৰ পৰীক্ষা অনুষ্ঠিত হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা, ব্যৱহাৰিক পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে। আজি আৰম্ভ হোৱা পৰীক্ষা অহা 27 ফেব্ৰুৱাৰীত অন্ত পৰিব। এইবাৰ প্ৰশ্ন কাকতৰ ক্ষেত্ৰত পৰিষদে কিছুমান নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত বৰ্ষবোৰৰ দৰে কেইবাটাও ভাষাত পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব যদিও একেখন প্ৰশ্নকাকতৰ বিপৰীতে এইবাৰ অসমীয়া, ইংৰাজী, বড়ো আৰু হিন্দী মাধ্যমৰ প্ৰশ্নকাকত পৃথককৈ ছপা কৰা হৈছে। আজি বিভিন্ন কেন্দ্ৰত নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত হয় যদিও দৰং জিলাৰ চিপাঝাৰৰ গৰুখুটিৰ এটা কেন্দ্ৰত প্ৰশ্নকাকত পলমকৈ আহি পোৱাৰ বাবে পৰীক্ষা এঘণ্টা পলমকৈ অনুষ্ঠিত কৰিবলগীয়া হয়। এই বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। ইপিনে কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আটাইকেইটা শাখা মিলি মুঠ 3,30,744 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যৰ 821টা পৰীক্ষা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত কলা শাখাত 2,47,865 পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত মুঠ 61,568 পৰীক্ষাৰ্থী আৰু বাণিজ্য শাখাত মুঠ 19,806 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। একেদৰে বৃত্তিমুখী শাখাত 1,505 পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰীক্ষা সমাপ্ত হোৱাৰ পিছতে মুঠ 48টা পৰীক্ষাৰ মূল্যায়ন মণ্ডলত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ'ব বুলি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জানিবলৈ দিছে। এই পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাজহুৱা অনুষ্ঠানসমূহক মাইকজাতীয় উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ অনুষ্ঠান আয়োজন কৰি পৰীক্ষাৰ্থীসকলক সহায় কৰিবলৈ ৰাজ্যক আহান জনোৱা হৈছে। আজি 24 সংখ্যক বড়োলেণ্ড দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ড শান্তি, সমৃদ্ধি আৰু বিকাশৰ কেন্দ্ৰলৈ পৰিগণিত হৈছে বুলি উল্লেখ কৰে। 2003 চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অঞ্চলটোত উন্নয়ন আৰু বিকাশৰ বীজ ৰোপণ কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সম্প্ৰতি বড়োলেণ্ডবাসী নিজৰ সমস্যা সমাধান কৰিব পৰাকৈ স্বাৱলম্বী হৈ উঠিছে বুলি তেওঁ উল্লেখ কৰে।
2003ত যেতিয়া চুক্তি স্বাক্ষৰিত হৈছিল, প্ৰথম ছমাহখন চুক্তিৰ কাৰ্যকৰীকৰণৰ কাম হাতত লওঁতে বহুত মন্থৰ হৈছিলে। তেতিয়া অসম চৰকাৰে মোক দায়িত্ব দিছিলে যে চুক্তিৰ কাৰ্যকৰীকৰণত মই ব্যক্তিগতভাৱে চোৱা চিতা কৰিব লাগে। সেই সময়ত মই কোকৰাঝাৰত প্ৰায় প্ৰতি 15 দিনৰ মূৰে মূৰে আহিছিলো আৰু আমি ষ্টেট গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট সমূহ সম্পূৰ্ণৰূপে প্ৰথম যিদিনাখন 2004ৰ 10 ফেব্ৰুৱাৰীত চুক্তিৰ প্ৰথম দিৱস উদযাপন হৈছিল তাৰ আগতে আমি হস্তান্তৰ কৰিছিলো। আজি বিটিচিত বহুত পৰিৱৰ্তন হ'ল। বিটিচি চুক্তি স্বাক্ষৰৰ 24 বছৰ পিছত বিটিচি ৰাইজৰ মাজত একতা, সম্প্ৰীতি আৰু শক্তি ইমানেই বাঢ়িছে যে ৰাজ্য চৰকাৰৰ সহায় নোহোৱাকৈও এতিয়া বিটিচিবাসীয়ে নিজৰ সমস্যা নিজে সমাধান কৰিব পাৰে।
অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। তামোলপুৰ জিলাতো আজি BPF দলৰ উদ্যোগত জিলাখনৰ থাইগিৰখাৰীৰ হিৰিম্বা হালামাৰী বাথৌ ফিল্ডত বড়োলেণ্ড দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে বড়োলেণ্ডৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। আজিৰ অনুষ্ঠানত কেইবাটাও জাতি জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি BPFএ 5 গেৰাণ্টি আঁচনি মুকলি কৰে। চিৰাং জিলাৰ কাজল গাঁৱৰ আলাই খুংগুৰি পথাৰত আৰু বিজনী ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি বিটিচি প্ৰশাসনৰ উদ্যোগত 24 সংখ্যক বিটিচি চুক্তি দিৱস তথা বড়োলেণ্ড দিৱস উদযাপন কৰা হয়। কাজল গাঁৱৰ বৰ্ণাঢ্য অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ওদালগুৰি জিলাতো আজি 24 সংখ্যক বিটিচি চুক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে জিলাখনৰ নলবাৰী খেলপথাৰ আৰু ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ বাকৰিত কাৰ্যসূচী অনুষ্ঠিত হয়। দিৱসৰ সৈতে সংগতি ৰাখি লালকুলত আধুনিক শীতল ভাণ্ডাৰ বজাৰৰ সুবিধা থকা খাদ্য প্ৰসংস্কৰণ উদ্যোগ আৰু হৰিচিঙাত পলিটেকনিক আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী চৰণ বড়ো, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বাক্সা জিলাৰ বাথকুৰিত আজি বড়ো একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 24 সংখ্যক বড়োলেণ্ড দিৱস উদযাপন কৰা হয়। বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। এই উপলক্ষে শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণৰ লগতে ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ কেইবাগৰাকীও হিতাধিকাৰীক সাহায্য প্ৰদান কৰা হয়। বড়োলেণ্ড দিৱসৰ পৰিপ্ৰেক্ষিতত আজি বিটিচিত স্থানীয় বন্ধ পালন কৰা হয়। আজি বিটিচিৰ সকলোবোৰ চৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হয়। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কলাক্ষেত্ৰ সমাজৰ তৰফৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰতি শ্ৰদ্ধা জনাই ফেলোশ্বিপ প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হয়। তদুপৰি বিগত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে ঘোষণা কৰা 100 কোটি টকাৰ বিত্তীয় অনুদানৰ অধীনত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভতো মত বিনিময় কৰা হয়।
মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হয়। এই উপলক্ষে দলাইগাঁৱৰ উত্তৰ বঙাইগাঁও মিনি ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। বঙাইগাঁও জিলাৰ 1767গৰাকী, ধুবুৰী 2949গৰাকী, গোৱালপাৰা 2352গৰাকী আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ 305গৰাকী উদ্যোগী ব্যক্তিলৈ এই আৰ্থিক সাহায্য আগবঢ়োৱা হয়। আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত সাধাৰণ শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 2 লাখ টকাকৈ আৰু বৃত্তিগত শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। নলবাৰীৰ জিলা ক্ৰীড়া ষ্টেডিয়াম চৌহদত কাইলৈ এখন সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বজালি, বৰপেটা আৰু নলবাৰী জিলাৰ সম্ভাৱ্য উদ্যোগীক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰিব। বজালি জিলাৰ 1206গৰাকী, বৰপেটাৰ 2362গৰাকী আৰু নলবাৰীৰ 2220গৰাকীকে ধৰি মুঠ 5788গৰাকী সম্ভাৱ্য উদ্যোগীয়ে এই ধন লাভ কৰিব। মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী, কলকাতা আৰু মুম্বাইলৈ আজি স্পাইচ জেটৰ পোনপটীয়া বিমান সেৱা শুভাৰম্ভ কৰা হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ইমনাম খেমচান সিঙে আজি ইম্ফলৰ বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই সেৱা শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত কাৰ্যসূচীৰ অধীনত মণিপুৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপক লৈ সন্তোষ প্ৰকাশ কৰে। পুৰুষৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক পাছতে হ'বলগীয়া এখন খেলত পাকিস্তান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইতিমধ্যে টছত জিকি আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ইয়াৰ পূৰ্বে নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নেডাৰলেণ্ডছে নামিবিয়াৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰে। চেন্নাইৰ MH চিদম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত অন্য এখন খেলত নিউজিলেণ্ডে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক 10 উইকেটত পৰাস্ত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 14 ফেব্ৰুৱাৰী শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদ চমুকৈ ICCRৰ শ্ৰীলংকাৰ কলম্বো কাৰ্যালয়ৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ডঃ অংকুৰণ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বাক্সা জিলাৰ নতুন বৰনগৰ নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিশিষ্ট সমাজকৰ্মী তথা সত্ৰাধিকাৰ অমৃতানন্দ দাসৰ কালি সন্ধিয়া দেহাৱসান ঘটে। মৃত্যুৰ সময়ৰ বয়স হৈছিল 66 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চলিত বৰ্ষৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ আজি ৰাজ্যত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। ৰাজ্যৰ 1046টা পৰীক্ষা কেন্দ্ৰত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজি 24 সংখ্যক বড়োলেণ্ড দিৱস পালন। কোকৰাঝাৰত অনুষ্ঠিত মূল কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজি বঙাইগাঁও, ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাৰ সম্ভাৱ্য উদ্যোগীক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি মানে পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।